ৰাখীয়ে
কৈছে ন, একচুৱেলি আপোনালোকৰ ঘৰত যে পেপাৰ আহে, মই পেপাৰ এজেঞ্চিৰ পৰা কৰি আছিলো, আপোনালোকৰ পেপাৰৰ বিলটো বাইদেউ পেণ্ডিং হৈ আছিলে, কেতিয়া দিব পাৰিব বিলটো?
বিলটো দিয়া হ'ল সেইটো
মই বাইদেউ, আমি এতিয়ালৈকে পেমেণ্টটো পোৱা নাই, লাষ্ট দুটা মাহৰ বিল আছে আৰু তিনিটা মেগাজিন লৈছিলে, সেইটো বিলো পে হোৱা নাই।
ৰাখি এইটো ভুল নাম্বাৰ কৰিছে নেকি, ক'ত পেপাৰ দিয়ে আপোনালোকে?
এড্ৰেছটো আমাৰ কোৱাটো মানে একচুৱেলি আমাৰ কনফিডেঞ্চিয়েল হয়, ফোন নাম্বাৰটো কৈ দিছো 9938 নাম্বাৰটো ঠিকে আছে নে?
9938
ৰাইট, ইয়েছ ইয়েছ।
তাৰমানে
ল'ৰাটো পলাই গ'ল নহয়, দোকান কেতিয়াবা এৰি দিলে তুমি?
সিটো বিল বিল দিয়ে, সি তাৰ হাততে দিছে এইটো মান্থ বিল।
অ নহয় নহয়, তাৰ হাতত নিদিব আৰু, এইটোতো সি পলালে কেতিয়াবা দোকান এৰিছেতো।
আমিতো নাজানো ন, সিয়ে পেপাৰ দিয়েহি।
মই আপোনালোকক খবৰ দিছিলোতো, আপোনালোকৰ ঘৰত গৈ টকটকাই থৈ আহিছে, মানুহ নাই মানুহ নাই, দুদিন মই ল'ৰাটো পঠাই দিছিলো, এতিয়াতো বাইদেউ আকৌ পে কৰিব লাগিব সেইটো পেপাৰটো।
আমি কেলে পে কৰিম এইটো? সি যদি পলাই গৈছে, নিউজ পেপাৰখন সি কেনেকে দিছে সি? তেতিয়াহ'লে
নিউজ পেপাৰখন বেলেগৰ ঘৰৰ পৰা আনি পেলাই চাগে তোমালোকৰ ঘৰত দি দিছে,
আৰু তাৰপৰাতো মই চিষ্টিঙো কৰিলো এতিয়া।
অহ বৰ ডাঙৰ ঝামেলা হ'ল দে, কিন্তু এতিয়াতো 625 টকাত পে কৰি দিবা দে।
পে কৰি দিবা? কিয় পে কৰিম এইটো? এইটো আপোনালোকৰ ভুল হয়, সি অকল আমাকে নিয়ে নহয়, আমাৰ মালিকৰ ঘৰতো দিয়ে,
আৰু সেইবিলাক সি চব বেলেগৰ পৰা আনি আনি দি আছে, সেইকাৰণে সেইটো এৰিয়াত চাগে এতিয়া কোনো পেপাৰ পোৱা নাই। অহ এতিয়াতো ডাঙৰ প্ৰব্লেম হয়, ঠিক আছে তুমি 625 টকা পে কৰি দিবা দে।
কি 625 টকা মই পে নকৰো?
আৰে নহয়
তুমি মোৰ লগৰজনীক ফোন কৰিবা, 9854 এইটো নাম্বাৰটো লিখা।
আচ্ছা শুনা শুনা ৰাখি, ইমান খং নকৰিবা ৰাতিপুৱা ৰাতিপুৱা, শুনাচোন তুমি এনে ৰেড এফ এম শুনা নুশুনা?
ৰাখি বা মেণ্ডিয়ে কৈ আছো দে ৰেড এফ এমৰ পৰা, এইটো মই কাৰণে ৰেড মুৰ্গা কলেজ।
ঠিক আছে হ'ব।